নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিন্নাকান্দি মণ্ডল বিজেপিৰ কাৰ্যালয় আৰু লক্ষীপুৰ মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰিব। ইয়াৰ পাছত ডঃ শৰ্মাই লাবক খেলপথাৰত লক্ষীপুৰ বিধানসভা সমষ্টিৰ 19,000ৰো অধিক মহিলাক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেকসমূহ বিতৰণ কৰিব। এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সংবাদদাতা আশীৰাণী দাসে।
আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচীত অংশ ল'বলৈ কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিলৈ যাব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে পুৱা 10 বজাত বিন্নাকান্দি মণ্ডল বিজেপিৰ কাৰ্যালয় আৰু তাৰ পিছত লক্ষীপুৰ মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰিব। পিছত লাবক খেলপথাৰত লক্ষীপুৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 19,313গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰিব। দিনৰ শেষত শিলচৰৰ পৰা গুৱাহাটীলৈ উভতি যাব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি কালি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিত মহিলা আৰু শিশু কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় পোষণ মাহ অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ মানপত্ৰ বিতৰণ কৰা হয়। বিধায়ক তৰংগ গগৈ অনুষ্ঠানত উপস্থিত থাকি মানপত্ৰ বিতৰণ কৰে। যিসকল শিশু আৰু গৰ্ভৱতী মহিলাই পোষণৰ অভাৱত সন্মুখীন হোৱা ৰোগ বা অন্যান্য ব্যাধিৰ পৰা মুক্ত কৰিবলৈ পোষণ কৰ্মীসকলে যি অৱদান আগবঢ়াইছে তাৰ বাবে পোষণ কৰ্মৰ সৈতে জড়িত কৰ্মীক বিধায়কগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে। শিশু আৰু গৰ্ভৱতী মহিলাৰ এইদৰে সেৱা আগবঢ়াই জীৱন মান উন্নীত কৰিবলৈ তেওঁ আহ্বান জনায়। শুশ্ৰূষা সেতুৰ অধীনত বিধানসভা সমষ্টিৰ ভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰ আজি ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুণবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব। টিংখাং সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰাই এই স্বাস্থ্য শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ভাৰত ম্যানমাৰ সীমান্তত বিগত কিছুদিনৰ পৰা আলফা স্বাধীন আৰু নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত নিষিদ্ধ ঘোষিত সংগঠন দুটাৰ সৈতে সম্পৰ্কৰ অভিযোগত এগৰাকী মহিলা আৰু 4জন ম্যানমাৰৰ নাগৰিকসহ 7জন লোকক গ্ৰেপ্তাৰ কৰা হয়। এই লোককেইজনে আলফাৰ ম্যানমাৰত থকা শিবিৰলৈ ঔষধ আৰু অন্যান্য সামগ্ৰী সৰবৰাহৰ লগত জড়িত বুলি অভিযোগ উত্থাপিত হৈছিল। তিনিচুকীয়া জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে সংবাদ মাধ্যমক জনোৱা অনুসৰি আলফা স্বাধীনৰ মেজৰ জেনেৰেল অৰুণোদয় দহোটীয়াই তিনিচুকীয়াৰ এজন যুৱকক ঔষধ আৰু অন্যান্য সামগ্ৰী বিচাৰি যোগাযোগ কৰা বুলি যোৱা পৰহি নিৰ্ভৰযোগ্য সূত্ৰে তথ্য লাভ কৰাৰ পাছত নিৰাপত্তা বাহিনীয়ে এই অভিযান চলাইছিল। আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত সেনাই সংগঠনৰ লগত সম্পৰ্ক থকা 7জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে এই লোককেইজনৰ পৰা বহু পৰিমাণে চিকিৎসা সামগ্ৰী আৰু বয় বস্তু জব্দ কৰিবলৈ সমৰ্থ হয়। এই লোককেইজনে ম্যানমাৰৰ শিবিৰলৈ সামগ্ৰীসমূহ প্ৰেৰণ কৰাৰ কথা আছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে। এই সন্দৰ্ভত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে তদন্ত অব্যাহত ৰাখিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া বিভাগৰ উদ্যোগত তথা সাংবাদিকতা আৰু গণসংযোগ কেন্দ্ৰৰ সহযোগত কালি বিশ্ববিদ্যালয়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ভৱনত ক্ৰীড়া ব্যৱস্থাপনা আৰু ক্ৰীড়া সাংবাদিকতাৰ বিষয়ত এখন কৰ্মশালা অনুষ্ঠিত হয়। ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ ক্ৰীড়া সাংবাদিক গীতিকা তালুকদাৰে ছাত্ৰ ছাত্ৰী আৰু অধ্যাপক অধ্যাপিকাক উদ্দেশি বক্তৃতা দিয়ে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকাই কৰ্মশালাখন উদ্বোধন কৰে। ঢকুৱাখনা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত কালি ঢকুৱাখনা আৰু ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তসমূহত সমাগত দিনবোৰত ৰূপায়ণ হ'বলগীয়া জনকল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ঢকুৱাখনা সমষ্টিৰ বিধায়ক, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী, লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, ঢকুৱাখনা আৰু ঘিলামৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী, খণ্ড উন্নয়ন বিষয়াকে ধৰি পঞ্চায়তসমূহৰ সভাপতি, সচিব আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য সদস্যাসকল উপস্থিত থাকে। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ হাতিয়ালিত সংঘটিত এটা পথ দুৰ্ঘটনাত কালি এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী লোক আহত হয়। এখন স্কুটি আৰু এখন ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িওৱা বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত স্কুটিত আহি থকা মহিলাগৰাকী থিতাতে নিহত হোৱাৰ লগতে স্কুটিৰ চালক বিপিন গগৈ গুৰুতৰভাৱে আহত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।